मेरा नाम जामता झारखंड से मैं बोल रहा हूँ। मैं बांग्ला में कविता नव वर्ष का सुनाना चाहता हूँ। नव वर्ष तुम्हारी जाना ही नमस्कार, बोध विदाओ शबद संस्कार, प्रकृति स्वरूप नारी की पूर्व तिरस्कार, तुम्हारी कोटि कोटि बार नमस्कार। चौके चश्मा खुली हृदय जानला तुली, नारी ममता देवी स्वरूप की जीवन भूले, অত্যাচারীর টঙ্গি চড়ে কখনো ভেবে দেখেছো, মায়ের ছবি তাতে তুলনা করে করেছো, নিঃস্বার্থ ভালোবাসা মায়ের ছাড়া পাবে কোথা, অনুকূল বাতাবরণে প্রতিকূল হবে না, শিক্ষক ছেলে হয়ে যায় ছেলে শিক্ষক শিখে তুমি জানো না, নারীকে সাজতে দাও সাজিয়ে দাও, তারই সম্মান দিয়ে আপন করে নাও, আনন্দ উপভোগ করবে নিরানন্দ হবে না, ফাঁসির নিয়ম বদলে যাবে কেউ ফাঁসিতে চড়বে না। ধন্যবাদ। ফুলকুমার গোস্বামী, ফতেপুর জামতারা।